সুপার হিটস 93.5 রেড এফএম আর মর্নিং নাম্বার 1 অফ ম্যান্ডে আর গান তো কোনার ডাকে লাগে সময় তো 9:40 আর আজ মর্নিং নাম্বার 1 শোট আমি কথা পাতি আছো আমার আজের দুগৰাকী স্পেশাল গেস্ট অমিতাভ বৰুৱা আর অরুণাভ বৰুৱাৰ সৈতে। ইতিমধ্যে আপোনাক জনাইছোঁ যে অমিতাভ বৰুৱা অসমৰ এগৰাকী আখাৰীৰ জনপ্ৰিয় লিড গিটাৰিষ্ট কম্পোজাৰ লিৰিসিষ্ট আর আনহাতে আছে আমাৰ লগত অরুণাভ বৰুৱা অসমৰ এগৰাকী জনপ্ৰিয় ভোকেলিষ্ট আর কম্পোজাৰ। গতিকে আর কিছু কথা পাতো এওঁলোকৰ সৈতে। এটা কুৱেশ্যন মোৰ মনলৈ আহি আছে যে দুয়ো কেনেকে ইমান ডেকা হৈ আছে, যিমান বছৰ পানীকো একেই হৈ আছে, কোনো ৰিংকল নাই, সেই বেণ্ডেনা, য়োগ, সানগ্লাছেস, মানে এই সিক্ৰেটটো মই এজন এজনকে সুধিব বিচাৰো। অৰূপ দা, আপুনি কওক সিক্ৰেট কি?
ৰাস্তা ৰাজি ৰাভা কি?
আই হাই,
সিক্ৰেট নহয়, একচুৱেলি মনটো অকণমান ধুনীয়াকে থাকিলে সবে ধুনীয়া হৈ থাকে, সেইটোৱে কথা। তুমি কৈছা আজি কথাটো, আৰু বেলেগেও কয় কেতিয়াবা দুয়োজনে, একচুৱেলি অনুভৱে নকৰাটোৱেই ভাল নেকি, কোনোবা যদি ভাবে মেন আই এজ অল্ড এজ ইউ থিংক,
ৰাইট,
এনেকুৱা কথা এটা আছে,
এণ্ড ইউ বিকাম হোৱাট ইউ থিংক, সো দ্যাটছ ইম্পৰ্টেণ্ট।
মিউজিক কৰি থাকো, খুব বেছি টেনচন নলওঁ, মই তোমাৰ আগতে কৈছো যে আমি ষ্ট্ৰেছফুল মোমেন্ট বিলাক বা টেনচন বিলাক আমি লাহেকে মিউজিকলৈ কনভাৰ্ট কৰি দিওঁ, চুইচ অফ কৰি দিওঁ।
চ'
আল্টিমেটলি কি হয়গৈ, সেই ষ্ট্ৰেছফুল মাইণ্ড বিলাকে মানুহটোক বেছি বেয়া কৰি দিয়ে, বা ইণ্টাৰনেলি যদি সি এটা ডিপ্ৰেছ মুডত থাকে, অভিয়াছলি এটা চেহেৰাত সেই ডিপ্ৰেশ্যনটো আহি যায়। গতিকে আমি সেই ফুটি পেলাই মিউজিকত কৰি থাকো কাৰণে আমি এনেকে অলপ জলি মুড এটা দেখা নেকি, মষ্ট প্ৰবেবলি
আম শ্যুৰ। আৰু এইটো আচলতে এনাৰ্জিটো ইনফেকচিয়াস বুলি ক'ব লাগিব, মই বিচাৰো যাতে এই এনাৰ্জিটোৱে যাতে প্ৰত্যেককে ইনফেক্ট কৰক। আৰু গমটো পাইছে আজি মৰ্নিং নাম্বাৰ 1 শ্বত আমাৰ সৈতে আছে ষ্টুডিঅ'ত অমিতাভ বৰুৱা আৰু অৰ্ণৱ বৰুৱা। 93.5 ৰেড এফ এম বজাতে ৰহক।